নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী দিল্লী আঞ্চলিক বাতৰি পঢ়িছো। মই সঞ্জীৱনী পাঠকে। কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এগৰাকী আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত আজি ভাৰতীয় চিকিৎসা সংস্থাই 24 ঘণ্টাজোৰা ৰাষ্ট্ৰীয় ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই অনুসৰি দ্বীপজুৰি পুৱা 6 বজাৰ পৰা জৰুৰী সেৱাৰ বাহিৰে অন্য সেৱা আৰু অ' পি ডিসমূহ বন্ধ ৰখা হৈছে। সংস্থাটোৱে ভুক্তভোগী চিকিৎসকগৰাকীৰ হকে ন্যায় আৰু স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে এখন কেন্দ্ৰীয় আইন প্ৰণয়ন কৰিবলৈ আহান জনাইছে। ধৰ্মঘটৰ অংশ হিচাপে ৰাজ্যটোৰ চিকিৎসকসকলে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসা মহাবিদ্যালয় আৰু অন্য চিকিৎসা প্ৰতিষ্ঠানতো চিকিৎসকসকলে ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু আঞ্চলিক দন্ত মহাবিদ্যালয়তো চিকিৎসকসকলে শ্লোগান আৰু প্লে কাৰ্ড প্ৰদৰ্শন কৰি ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি চিকিৎসকসকলে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনায়। একেদৰে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়, নগাঁও চিকিৎসা মহাবিদ্যালয়, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়কে ধৰি বিভিন্ন চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানসমূহত আজি পুৱাৰে পৰা জৰুৰীকালীন সেৱাৰ বাহিৰে অন্য সেৱাসমূহ বন্ধ ৰখা হৈছে। ভালেসংখ্যক বেচৰকাৰী চিকিৎসালয়তো চিকিৎসকসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। ইপিনে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এটা নিৰ্দেশযোগে কৈছে যে চিকিৎসকৰ সৈতে সংঘটিত হিংসাম্মক ঘটনাৰ ক্ষেত্ৰত 6 ঘণ্টাৰ ভিতৰত এজাহাৰ ৰুজু কৰা উচিত আৰু এজাহাৰ ৰুজু কৰাটো সংস্থাটোৰ মুৰববীৰ দায়িত্ব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 6 দিনত দেশৰ পূব আৰু মধ্যভাগত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে উত্তৰ পশ্চিম বংগোপসাগৰ আৰু কাষৰীয়া পশ্চিমবংগত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত 22 আগষ্ট পৰ্যন্ত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ছিকিম, অৰুণাচল প্ৰদেশ, ছত্তীশগড়, মধ্যপ্ৰদেশ, ওড়িশা, পশ্চিমবংগ, ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ মধ্যভাগত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই অনুযায়ী অহা 24 ঘণ্টাত গুৱাহাটী, শিলচৰ, গোৱালপাৰা, যোৰহাট, উত্তৰ লক্ষীমপুৰকে ধৰি ৰাজ্যৰ প্ৰধান চহৰসমূহত বিজুলী ঢেৰেকনিৰ সৈতে বৰষুণ অহাৰ বিষয়ে বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে। এই সময়ছোৱাত চহৰকেইখনত তাপমান সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে। নীট, JEE, CUET ধৰি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰ পত্ৰ পূৰণৰ সময়ত আধাৰ নম্বৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অসম মাধ্যমিক শিক্ষা পৰিষদে বিদ্যালয়সমূহত বায়োমেট্ৰিক আপডেটৰ বাবে আধাৰ শিবিৰ মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে আজি বিদ্যালয়সমূহৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকলৈ যাৱতীয় তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দি জাননী প্ৰেৰণ কৰিছে। নিৰ্দেশ অনুসৰি বিদ্যালয়সমূহত 5 বছৰৰ পৰা 7 বছৰ আৰু 15 বছৰৰ পৰা 17 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা, আধাৰ শিবিৰ স্থাপনৰ বাবে উপযুক্ত সময়সহ অন্যান্য যাৱতীয় তথ্য 10 ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে প্ৰ পত্ৰ পূৰণৰ ক্ষেত্ৰত অনুভৱ কৰা জটিলতা দূৰ কৰিবৰ বাবে দেশজুৰি বিদ্যালয়সমূহত আধাৰ শিবিৰ স্থাপন কৰি বায়োমেট্ৰিক আপডেট কৰাৰ লগতে মোবাইল নম্বৰ সংযোগৰ ব্যৱস্থা কৰা হয়। গুৱাহাটীৰ জিলা পুথিভঁৰালত আজি উত্তৰ পূৰ্বাঞ্চল বাৰ কাউন্সিলৰ এখন সভা অনুষ্ঠিত হয়। সভাত বাৰ কাউন্সিলত নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰায় 600 গৰাকী নৱাগত অধিবক্তাক ওকালতি কৰাৰ বাবে যাৱতীয় অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসমৰ নৱনিযুক্ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দৰং জিলাত অৱস্থিত ঐতিহাসিক পথৰুঘাট কৃষক শ্বহীদ সমাধি ক্ষেত্ৰত উপস্থিত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনাৰ জৰিয়তে পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ আম্মবলিদান আৰু ত্যাগৰ আদৰ্শ আগবঢ়াই নিবৰ বাবে কাম কৰি যাব বুলি সংবাদ মাধ্যমক অৱগত কৰে। আজিৰ অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, বিধায়ক পৰমানন্দ ৰাজবংশী আৰু দৰং জিলাৰ আয়ুক্তকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে 1896 চনৰ 28 জানুৱাৰীত ব্ৰিটিছ শাসনৰ শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ পথৰুঘাটত 140 জন কৃষক শ্বহীদ হৈছিল। ৰাজ্যপাল শ্ৰী আচাৰ্যই আজি পথৰুঘাটৰ এই ঘটনাই ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত বিশেষ তাৎপৰ্য গ্ৰহণ কৰিছে বুলি মত প্ৰকাশ কৰে। অভিলেখী জিলা দৰঙৰ জিলা কল্যাণ বিষয়াৰ কাৰ্যালয়ত আজি অনুসূচিত জাতি উন্নয়ন পৰিষদৰ 2023-24 বৰ্ষৰ হিতাধিকাৰীসকলৰ মাজত দূৰদৰ্শন বিতৰণ কৰা হয়। 80টা পৰিয়ালৰ মাজত দূৰদৰ্শন বিতৰণ কৰি সাংসদ শইকীয়াই কয় যে চৰকাৰে সকলো শ্ৰেণীৰ লোককে একত্ৰে আগুৱাই নিবলৈ লোৱা বিভিন্ন পদক্ষেপৰ অংশ হিচাপে আজি অনুসূচিত জাতিৰ দৰিদ্ৰ পৰিয়ালৰ লোকসকলৰ মাজত এই কাৰ্যসূচী কৰা হয়।